Ea, Akahmani. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মীকি জয়ন্তী উদযাপন কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবেষ্টিয়ান লুখনুৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ মাত্ৰ 26 দিনৰ পাছতে পদত্যাগ কৰিছে। আৰু ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। এই ভ্ৰমণকালত তেওঁ নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। প্ৰায় 19,650 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই বিমানবন্দৰটো হ'ব দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰ প্ৰকল্প। উল্লেখযোগ্য যে মুম্বাই মহানগৰ এলেকাৰ দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিগণিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো যাত্ৰীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত উদ্ভৱ হোৱা সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে একেধৰণে আন্তঃৰাষ্ট্ৰীয় মান ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটোৰে বছৰি 9 কোটি বিমান যাত্ৰীৰ আহ যাহ তথা 30 লাখ মেট্ৰিক টনতকৈও অধিক পৰিমাণৰ সা সামগ্ৰী পৰিবহণৰ সুবিধা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণকালত প্ৰায় 12,200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মুম্বাইৰ তৃতীয় মেট্ৰ লাইনৰ 2B পৰ্যায়ৰ অংশটোও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। এই ব্যৱস্থাৰ জৰিয়তে মহানগৰীখনৰ পৰিবহণ খণ্ডত সংস্কাৰ সাধনৰ উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হোৱা মুম্বাইৰ তৃতীয় মেট্ৰ লাইনটো সামগ্ৰিকভাৱে দেশবাসীৰ প্ৰতি তেওঁ উচৰ্গা কৰিব। এই নিৰ্মাণ কাৰ্যত 37,270 কোটি টকাতকৈও অধিক পৰিমাণৰ ধন ব্যয় হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত 11 বছৰত দেশত উল্লেখযোগ্য পৰিৱৰ্তন পৰিলক্ষিত হৈছে। তেওঁ কয় যে যুগান্তকাৰী পদক্ষেপসমূহে সমগ্ৰ দেশৰ মহিলা, যুৱক যুৱতী আৰু কৃষকসকলক সবল কৰি তোলাৰ লগতে 25 কোটিৰো অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্ব অৰ্থনীতিত উজ্জ্বল স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে দেশত স্বাস্থ্যসেৱা আৰু সামাজিক সুৰক্ষাৰ বৃহৎ আঁচনি উপলভ্য। তেওঁ লগতে ভাৰতক সকলো খণ্ডতে আত্মনিৰ্ভৰ কৰি তুলিবলৈ চৰকাৰে ব্যাপক সংস্কাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। সংবিধানৰ মূল্যবোধসমূহ তেওঁৰ অহৰহ পথ প্ৰদৰ্শক হৈ আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে সমাগত বছৰবোৰত বিকশিত ভাৰতৰ সামূহিক সপোনক বাস্তৱায়িত কৰাৰ বাবে অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এখন চৰকাৰৰ মুৰববী হিচাপে 25 বছৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰক সেৱা কৰাৰ সুবিধা লাভ কৰাৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ নিৰন্তৰ আস্থা আৰু মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ৰাষ্ট্ৰৰ সেৱা কৰাটো সৰ্বোচ্চ সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত এছিয়াৰ প্ৰধান দূৰসংযোগ আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া মোবাইল সন্মিলন 2025 উদ্বোধন কৰিব। 4দিনীয়া এই অনুষ্ঠানটো নতুন দিল্লীৰ যশোভূমিত কাইলৈৰ পৰা অহা 31 অক্টোবৰলৈ অনুষ্ঠিত হ'ব। পৰিৱৰ্তনৰ বাবে উদ্ভাৱনক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনত দূৰসংযোগ আৰু ডিজিটেল প্ৰযুক্তি খণ্ডত স্বনিৰ্ভৰশীলতা গঢ়ি তোলাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক আগুৱাই লৈ যোৱাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। সন্মিলনত 6G পৰিস্থিতিতন্ত্ৰ, চাইবাৰ নিৰাপত্তা, উপগ্ৰহীয় যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, দূৰসংযোগ আদি দিশসমূহত আলোকপাত কৰা হ'ব। এই সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি কালি কেন্দ্ৰীয় যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দ্বাৰকাৰ যশোভূমিত আয়োজিত ভাৰত মোবাইল সন্মিলন 2025ৰ স্থান পৰিদৰ্শন কৰে। যোগাযোগ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সন্মিলনত 1,50,000 লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে। তদুপৰি 7,000তকৈও অধিক বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধি আৰু 400তকৈও অধিক প্ৰদৰ্শনীত ভাগ ল'বলগীয়া লোকে অংশগ্ৰহণ কৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মীকি জয়ন্তী উদযাপন কৰা হৈছে। মহাকাব্য ৰামায়ণৰ ৰচক মহৰ্ষি বাল্মীকিৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। মহৰ্ষি বাল্মীকিক আদিকবি বা সংস্কৃত ভাষাৰ প্ৰথম কবি হিচাপেও উপাসনা কৰা হয়। বাল্মীকি পন্থাৰ সদস্যসকলেও তেওঁক ঈশ্বৰৰ দূত হিচাপে গণ্য কৰে আৰু পৰম ভক্তিৰে পাৰগত দিৱস পালন কৰে। এই উপলক্ষে শোভাযাত্ৰা নামৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। মহৰ্ষি বাল্মীকি জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে আদিকবি বাল্মীকিৰ দ্বাৰা ৰচিত ৰামায়ণে মানৱ সমাজক ভগৱান শ্ৰীৰামৰ প্ৰেৰণাদায়ক কাহিনী আৰু আদৰ্শ জীৱন মূল্যবোধৰ শিক্ষা প্ৰদান কৰিছে। মহৰ্ষি বাল্মীকিক আধ্যাত্মিক জাগৰণ, কৰুণা আৰু মানৱীয় আদৰ্শৰ প্ৰতীকৰূপে অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধা জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত এইদৰে মত প্ৰকাশ কৰে। ৰাজধানী মহানগৰীখনত আয়োজিত ৰক্ষা নৱচাৰ সংবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্ৰতিক কালত যুদ্ধসমূহ মূলতঃ প্ৰযুক্তিৰ দ্বাৰা চালিত হোৱাৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ আধুনিকতা তথা ইয়াৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাৰ বিষয়টোত চৰকাৰে সম্পূৰ্ণ সচেতনতা অৱলম্বন কৰিছে। বিগত 10 বছৰত আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত থলুৱাভাৱে প্ৰতিৰক্ষা সঁজুলিৰ বিকাশ সাধন তথা নিৰ্মাণ কাৰ্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে দায়বদ্ধ কৃত্ৰিম বুদ্ধিমত্তাক কাৰ্যকৰী কৰাৰ বাবে আস্থা আৰু সুৰক্ষাক অপৰিহাৰ্য বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ভাৰতৰ আস্থা আৰু সুৰক্ষা মহোৎসৱত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে কয় যে আহিবলগীয়া দিনবোৰত কৃত্ৰিম বুদ্ধিমত্তাই অৰ্থনীতিৰ সংস্কাৰ সাধন কৰাৰ লগতে কামৰ অভ্যাসৰ পৰিৱৰ্তন সাধন কৰিব, স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ ন ন পথ উদ্ভাৱন কৰিব আৰু শিক্ষাক অধিক পৰিমাণে প্ৰসাৰিত কৰিব। জীৱনধাৰাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাৰ অন্তৰ্ভুক্তিয়ে বিশ্বৰ সকলো অংশত প্ৰতিজন নাগৰিকৰ ওপৰত প্ৰভাৱ পেলাব বুলি তেওঁ মত প্ৰকাশ কৰে। মণিপুৰত আজি পাহাৰ ভৈয়ামৰ সমন্বয়ৰ প্ৰতীকস্বৰূপ মেৰা হৌচুংবা মহোৎসৱ অনুষ্ঠিত হৈছে। এই মহোৎসৱত মণিপুৰৰ 135খন গাঁৱৰ গাঁও প্ৰধানে অংশগ্ৰহণ কৰিছে। পাৰ্বত্য জিলাসমূহৰ বিভিন্ন খিলঞ্জীয়া জনজাতীয় গাঁৱৰ গাঁও প্ৰধানসকল এই উৎসৱত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইম্ফলত উপস্থিত হয়। মণিপুৰৰ ৰজা তথা ৰাজ্যসভাৰ সাংসদ মহাৰাজ চাঞ্জাওবা লেইচেম্বাই তেওঁলোকক আনুষ্ঠানিকভাৱে আদৰণি জনায়। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়ান লুকনিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ 26 দিনৰ পাছতে পদত্যাগ কৰিছে। দেশখনৰ সংসদত ভিন ভিন ৰাজনৈতিক দলে তেওঁৰ মন্ত্ৰীসভাখনক সমালোচনা কৰি ভোটদানৰ জৰিয়তে ইয়াক ভংগ কৰাৰ সকিয়নি দিয়াৰ পাছতে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে দেশখনলৈ সুস্থিৰতা উভতাই অনাৰ পৰিকল্পনাত সহযোগ কৰাৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোয়ে জনোৱা অনুৰোধ ৰক্ষা কৰি সাময়িকভাৱে দায়িত্বভাৰ পালন কৰিবলৈ তেওঁ সন্মতি প্ৰকাশ কৰে। জম্মু কাশ্মীৰৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ 44 ভূমিস্খলন আৰু একাধিক স্থানত বোকা জমা হোৱাৰ বাবে যান বাহন চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছে। ঘাইপথটো অৱৰোধ হৈ থকাৰ বাবে সম্প্ৰতি যাতায়াতৰ বাবে অসুৰক্ষিত হৈ পৰিছে। জম্মু সংমণ্ডলৰ সীমান্ত জিলা ৰাজৌৰী আৰু পুঞ্চক কাশ্মীৰ উপত্যকাৰ শ্বপিয়ান জিলাৰ সৈতে সংযোগ কৰা ঐতিহাসিক মোগল পথটো প্ৰচণ্ড বৰফ জমা হোৱাৰ বাবে বন্ধ হৈ আছে। খেলৰ বাতৰি। ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দল ইতিমধ্যে নিজৰ নিজৰ প্ৰথম খেলত জয়ী হৈছে। ইংলেণ্ডৰ দলটোৱে দক্ষিণ আফ্ৰিকাক 10 উইকেটত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰে। ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি সন্ধিয়া অনুষ্ঠিত খেলত দক্ষিণ আফ্ৰিকাই নিউজিলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 232 ৰাণ দক্ষিণ আফ্ৰিকাই 40 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে টছত জিকি নিউজিলেণ্ডে 47 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই 231 ৰাণ কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে মহাৰাষ্ট্ৰ ভ্ৰমণলৈ যাব। দেশৰ বিভিন্ন প্ৰান্তত আজি বাল্মীকি জয়ন্তী উদযাপন কৰা হৈছে। প্ৰতিৰক্ষা খণ্ডত দেশৰ আত্মনিৰ্ভৰশীলতাই আঁচনি আৰু ঘোষণাৰ পৰ্যায় অতিক্ৰম কৰি কাৰ্যকৰিতা আৰু প্ৰভাৱৰ ক্ষেত্ৰত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মত প্ৰকাশ কৰিছে। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়ান লুকনিয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ মাত্ৰ 26 দিনৰ পাছতে পদত্যাগ কৰিছে। আৰু ICC মহিলাৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।